ইয়া আকাশবাণী। বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, ৰাষ্ট্ৰীয় অনুসূচিত জাতি আয়োগে কালি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক 2024-25 বৰ্ষৰ বাৰ্ষিক প্ৰতিবেদন দাখিল কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কালি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে গ্ৰামীণ জ্ঞান সেতু এপ মুকলি কৰে। অসমৰ সাম্প্ৰতিক বানত 104 লোকৰ প্ৰাণহানি হৈছে। সংসদৰ উভয় সদনে কালি বৈদেশিক বৰঙণি নিয়ন্ত্ৰণ সংশোধনী বিধেয়ক 2026ৰ অধিক পৰীক্ষা নিৰীক্ষাৰ বাবে যুটীয়া সংসদীয় কমিটিলৈ প্ৰেৰণত অনুমোদন জনাইছে। আৰু যক্ষ্মামুক্ত ভাৰত গঢ় দিয়াৰ কাৰ্যসূচীৰ অংশ হিচাপে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই ঝাৰখণ্ড আৰু ওড়িশাৰ সাংসদসকলৰ সৈতে মত বিনিময় কৰে। ৰাষ্ট্ৰীয় অনুসূচিত জাতি আয়োগে কালি ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক 2024-25 বৰ্ষৰ বাৰ্ষিক প্ৰতিবেদন দাখিল কৰে। ৰাষ্ট্ৰপতিয়ে প্ৰতিবেদন গ্ৰহণ কৰি আয়োগক অনুসূচিত জাতিসমূহৰ বাবে সাংবিধানিক সুৰক্ষা আৰু কল্যাণমূলক ব্যৱস্থাসমূহৰ ফলপ্ৰসূ ৰূপায়ণৰ বাবে বৰ্তমানৰ ব্যৱস্থাসমূহ শক্তিশালী আৰু সুশৃংখলিত কৰাৰ লক্ষ্যৰে ব্যৱস্থাসমূহ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে, এই প্ৰতিবেদনত অনুসূচিত জাতিসমূহৰ বাবে সাংবিধানিক বিধানসমূহৰ কাৰ্যক্ষমতাৰ সৰ্বাত্মক পৰ্যালোচনা দাঙি ধৰা হৈছে। প্ৰতিবেদনত বিস্তৃত পৰ্যালোচনা, সংশ্লিষ্ট স্থান ভ্ৰমণ আৰু অনুসূচিত জাতিৰ বাবে কল্যাণমূলক আঁচনি তথা আৰ্থসামাজিক বিকাশ কাৰ্যসূচী ৰূপায়ণ সন্দৰ্ভত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ পৰামৰ্শৰ মূল তথ্যসমূহৰ ৰূপৰেখা দাঙি ধৰা হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদকে ধৰি সাংসদসকলে সদনত উত্থাপন কৰা যিকোনো বিষয়ত আলোচনাৰ অন্তত আজি বিয়লি 3 বজাত উত্তৰ দিব বুলি প্ৰকাশ কৰিছে। কালি সংসদ ভৱনৰ চৌহদত শ্ৰীশ্বাহে সাংবাদিকৰ আগত এই বিষয়ে প্ৰকাশ কৰে। শ্ৰীশ্বাহে কয় যে চৰকাৰৰ কোনো কথা লুকাবলগীয়া নাই আৰু আলোচনাৰ বাবে সম্পূৰ্ণ সাজু। তেওঁ কয় যে আলোচনা আৰম্ভ হলে তেওঁ সদনত উপস্থিত থাকি মন্ত্ৰীগৰাকীৰ সদস্যৰ বক্তব্য শুনিব। শ্ৰীশ্বাহে কয় যে নীটৰ বিষয়ক লৈ শিক্ষাৰ্থীৰ প্ৰতিবাদ সম্পৰ্কীয় প্ৰতিটো বিষয়ে আলোচনা কৰিবলৈ চৰকাৰ প্ৰস্তুত বুলি ইতিমধ্যে সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে প্ৰকাশ কৰিছে।
পক্ষ সংসদ কো চলনে হি নাই দে রা দোনো গৃহো মে তো কোই জাকার ক্যা করেগা জাহাঁ তক চর্চা কা সওয়াল হ্যায় সরকার কি ওর সে কিরণ রিজ্জু জি নে বহুত স্পষ্ট কর দিয়া হ্যায় কি জো নীট আন্দোলন কে ছাত্র প্রদর্শন পর সবি প্রকার কি চর্চা করনে কে লিয়ে সরকার তৈয়ার হ্যায় ওর চর্চা কে লিয়ে সময় সুনিশ্চিত কিয়া যায় ওর বিপক্ষ তৈয়ার হো যায়।
গৃহমন্ত্রীগৰাকীয়ে বিৰোধী পক্ষৰ সদনৰ কাম কাজ সুকলমে পৰিচালনা কৰিবলৈ নিদিয়া বুলি অভিযোগ তোলে। তেওঁ কয় যে এনেধৰণৰ এটা গুৰুত্বপূৰ্ণ বিষয়ত সংসদৰ কাৰ্যপন্থা অনুসৰি আলোচনা অনুষ্ঠিত হোৱা উচিত। কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে কালি ভিডিঅ' কনফাৰেন্সিং মাধ্যমেৰে গ্ৰামীণ জ্ঞান সেতু এপ মুকলি কৰে। গুজৰাটৰ গান্ধীনগৰ লোকসভা সমষ্টিৰ পুথিভঁৰালসমূহক একত্ৰিত কৰিবলৈ এই এপটো উন্নীত কৰা হৈছে। এই উপলক্ষে দিয়া ভাষণত শ্ৰীশ্বাহে কয় যে ৰাষ্ট্ৰীয় পুথিভঁৰাল দিৱস হিচাপে উদযাপিত পদ্মশ্ৰী সন্মানেৰে সন্মানিত এছ আৰ ৰংগনাথনৰ জয়ন্তী উপলক্ষে এই এপটো মুকলি কৰা হৈছে। তেওঁ কয় যে শিশুসকলক পঢ়া আৰু শিকণৰ বাবে উৎসাহিত কৰাৰ উদ্দেশ্যে প্ৰতিখন গাঁও, বিশেষকৈ বিদ্যালয়সমূহৰ কাষত একোটাকৈ পুথিভঁৰাল স্থাপন কৰাই ইয়াৰ প্ৰধান উদ্দেশ্য। শ্ৰীশ্বাহে কয় যে ইতিমধ্যে প্ৰায় 63টা গ্ৰাম্য পুথিভঁৰাল স্থাপন কৰা হৈছে আৰু বৰ্তমান 752টা পুথিভঁৰালক এই এপৰ জৰিয়তে সংযোগ কৰা হৈছে। তেওঁ কয় যে 4টা পুথিভঁৰালত থকা প্ৰায় 2,80,000 গ্ৰন্থক গ্ৰাম্য পুথিভঁৰালৰ সৈতে সংযুক্ত কৰা হৈছে। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে এই উদ্যমে গ্ৰামাঞ্চলৰ শিশুসকলক গ্ৰন্থৰ বৃহৎ সংগ্ৰহৰ সুবিধা প্ৰদান কৰিব। অসমৰ বান পৰিস্থিতি সম্প্ৰতি সুস্থিৰ যদিও 7খন জিলাৰ বহু অঞ্চল এতিয়াও বান প্ৰভাৱিত হৈ আছে। সাম্প্ৰতিক বানত 433খন গাঁৱৰ 86,832 লোক প্ৰভাৱিত হোৱাৰ লগতে 10,884.27 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। বানত মৃত্যু হোৱা লোকৰ সংখ্যা 104 হৈছেগৈ। অসম চৰকাৰে শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বানত ক্ষতিগ্ৰস্ত 494টা অংগনবাড়ী কেন্দ্ৰলৈ কালি আনুষ্ঠানিকভাৱে আৰ্থিক সাহায্য প্ৰদান কৰে। দিছপুৰৰ লোকসেৱা ভৱনত আয়োজিত এটা অনুষ্ঠানৰ পৰা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই সাহায্য মুকলি কৰে। প্ৰতিটো অংগনবাড়ী কেন্দ্ৰলৈ 2,50,000 পৰ্যন্ত সাহায্যৰে কেন্দ্ৰসমূহ পুনৰ স্বাভাৱিক ৰূপত গঢ়ি তোলাৰ বাবে মুঠ 11,30,00,000 টকাৰ পুঁজি আগবঢ়োৱা হৈছে। ৰাজ্যৰ শেহতীয়া বানৰ ক্ষয় ক্ষতিৰ বাবদ এতিয়ালৈকে বিভিন্ন শিতানত মোকলাই দিয়া ধনৰাশিৰ বিষয়ে প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে ইতিমধ্যে 793খন বিদ্যালয়ক মেৰামতিৰ বাবে 2,00,000 টকাকৈ আগবঢ়োৱা হৈছে আৰু সম্প্ৰতি 90% বিদ্যালয়ত পুনৰ পাঠদান আৰম্ভ হৈছে। উজনি অসমৰ চাৰিখন জিলাৰ 254খন বিদ্যালয়ত 17 আগষ্টৰ পৰাহে পাঠদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে বান প্ৰভাৱিত জিলাসমূহৰ ক্ষতিগ্ৰস্ত নামঘৰসমূহলৈ অহা 20 আগষ্টৰ পূৰ্বে 1.5 লাখ টকাকৈ অনুদান মুকলি কৰা হ'ব বুলি জানিবলৈ দিয়ে। ডঃ শৰ্মাই বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, যোৰহাট, চৰাইদেউ আৰু গোলাঘাটৰ জনসাধাৰণক বাহনৰ বীমা আৰু বেংকৰ ঋণ সম্পৰ্কীয় বিষয়ক লৈ আবেদন 30 আগষ্টৰ পূৰ্বে দাখিল কৰিবলৈ আহ্বান জনায়। 18-20 জুলাইলৈ ধাৰাষাৰ বৰষুণ হোৱাৰ পূৰ্বে আৰু বৰষুণৰ সময়ছোৱাত উজনি অসমৰ যোৰহাট, গোলাঘাট, শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বাবে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আগতীয়া পূৰ্বানুমান আৰু বিপদাশংকা সন্দৰ্ভত বিভিন্ন ৰঙৰ সতৰ্কতা প্ৰকাশ কৰিছিল বুলি কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে। লোকসভাত কালি এটা প্ৰশ্নৰ লিখিত উত্তৰত ধৰিত্ৰী বিজ্ঞান দপ্তৰৰ মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে কয় যে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ৰাজ্যখনৰ বাবে প্ৰকাশ কৰা পূৰ্বানুমান হিচাপে 7 দিন পূৰ্বে ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি সতৰ্ক কৰি দিছিল আৰু পৰৱৰ্তী 7 দিনত দৈনিক সতৰ্কতা জাৰি কৰিছিল। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ নীতি নিৰ্দেশনা অনুসৰি বৰষুণৰ শ্ৰেণীকৰণৰ মানক নিয়ম অনুসৰণ কৰা হৈছিল বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে বিভাগটোৱে অসমৰ সকলো অঞ্চলত বৰষুণৰ পূৰ্বানুমান আৰু সতৰ্কতাৰ সঠিকতা আৰু সময়সীমাৰ নিয়মীয়া মূল্যায়ন কৰি আহিছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। সংসদৰ উভয় সদনে কালি বৈদেশিক বৰঙণি নিয়ন্ত্ৰণ সংশোধনী বিধেয়ক 2026ৰ অধিক পৰীক্ষা নিৰীক্ষাৰ বাবে যুটীয়া সংসদীয় কমিটীলৈ প্ৰেৰণ কৰাৰ বাবে অনুমোদন দিছে। এই বিধেয়কখনৰ উদ্দেশ্য হৈছে বৈদেশিক বৰঙণি নিয়ন্ত্ৰণ আইন 2010ৰ সংশোধন ঘটোৱা। কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে এই বিধেয়কখন অধিক আলোচনাৰ বাবে উভয় সদনৰ সদস্যৰে গঠিত যুটীয়া সংসদীয় কমিটীলৈ প্ৰেৰণৰ বাবে প্ৰস্তাৱ উত্থাপন কৰে। এই কমিটীখনত লোকসভাৰ পৰা অধ্যক্ষ মনোনীত কৰা 21গৰাকী সদস্য, ৰাজ্যসভাৰ পৰা সভাপতিয়ে মনোনীত কৰা 10গৰাকী সদস্য থাকিব। এই সমিতিখনে সংসদৰ শীতকালীন অধিৱেশনৰ প্ৰথম সপ্তাহৰ অন্তিম দিনাৰ পূৰ্বে প্ৰতিবেদন দাখিল কৰিব। ৰাজ্যসভাই কালি যুটীয়া সংসদীয় কমিটীলৈ 10গৰাকী সদস্য মনোনীত কৰাৰ বাবে প্ৰস্তাৱত অনুমতি জনায়। যক্ষ্মামুক্ত ভাৰত গঢ় দিয়াৰ বাবে সাংসদসকলৰ সৈতে যোগাযোগ স্থাপন কাৰ্যসূচীৰ অংশ হিচাপে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই কালি ঝাৰখণ্ড আৰু ওড়িশাৰ সাংসদসকলৰ সৈতে মত বিনিময় কৰে। সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ সময়তে আয়োজিত এই কাৰ্যসূচীত দিয়া ভাষণত শ্ৰীনাড্ডাই যক্ষ্মামুক্ত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত স্থায়ী, ৰাজনৈতিক আৰু প্ৰশাসনিক সংযোগৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। তেওঁ উদ্ভাৱনীমূলক ৰোগী চিনাক্তকৰণ কৌশল, আগতীয়াকৈ ৰোগ নিৰ্ণয়, ৰোগীকেন্দ্ৰিক যতন আৰু সামূহিক অংশগ্ৰহণক ভাৰতৰ ত্বৰান্বিত যক্ষ্মা নিৰ্মূল কৌশলৰ গুৰুত্বপূৰ্ণ স্তম্ভ হিচাপে অভিহিত কৰে। তেওঁ সাংসদসকলক জিলা প্ৰশাসনৰ মুৰববী আৰু স্বাস্থ্য সুবিধাসমূহৰ সৈতে জড়িত হৈ যক্ষ্মা ৰোগৰ চিকিৎসা সেৱাৰ উপলভ্যতা আৰু মান পৰ্যালোচনাৰ দ্বাৰা আগতীয়াকৈ ৰোগ নিৰ্ণয় আৰু চিকিৎসাৰ বাবে সৰ্বাত্মক প্ৰচেষ্টাৰে নিজ নিজ সমষ্টিত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে যক্ষ্মা নিৰ্মূলক এটা স্থায়ী গণ আন্দোলন হিচাপে গঢ়ি তুলিবলৈ জনসাধাৰণৰ সংযোগ আৰু সামাজিক সংগঠনৰ প্ৰয়োজনীয়তা সন্দৰ্ভতো গুৰুত্ব আৰোপ কৰে। এই পাৰস্পৰিক মত বিনিময় কালত সদ্যসমাপ্ত 100 দিনীয়া যক্ষ্মামুক্ত ভাৰত অভিযানৰ অধীনত লাভ কৰা অগ্ৰগতিৰো পৰ্যালোচনা কৰা হয়। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ CBSEয়ে চলিত বৰ্ষৰ 12ম শ্ৰেণীৰ পৰিপূৰক পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে। ছাত্ৰ ছাত্ৰীসকলে ডিজি লকাৰ ৰিজাল্টছ পৰ্টেলৰ জৰিয়তে results.digilocker.gov.inত ফলাফলসমূহ চাব পাৰিব। বস্ত্ৰ মন্ত্ৰালয়ে দেশৰ তাঁতশিল্পৰ ঐতিহ্য ৰক্ষাৰ ক্ষেত্ৰত মহিলাসকলৰ অনুপ্ৰেৰণামূলক যাত্ৰা, তেওঁলোকৰ কণ্ঠ আৰু অৱদানক স্বীকৃতি প্ৰদান কৰাৰ উদ্দেশ্যে আজি নতুন দিল্লীত সৃজন ভইচেছ ফ্ৰম দ্য লুম শীৰ্ষক বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে। এই অনুষ্ঠানত বস্ত্ৰ মন্ত্ৰালয়ৰ সচিব নীলম স্বামী ৰাৱেও অংশগ্ৰহণ কৰিব। মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি এই অনুষ্ঠানত 100গৰাকীৰো অধিক মহিলা বয়ন শিল্পীয়ে তেওঁলোকৰ বিভিন্ন অভিজ্ঞতা আৰু যাত্ৰাৰ বিষয়ে অৱগত কৰিব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। ৰাষ্ট্ৰীয় অনুসূচিত জাতি আয়োগে কালি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক 2024-25 বৰ্ষৰ বাৰ্ষিক প্ৰতিবেদন দাখিল কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কালি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে গ্ৰামীণ জ্ঞান সেতু এপ মুকলি কৰে। অসমৰ সাম্প্ৰতিক বানত 104গৰাকী লোকৰ প্ৰাণহানি হৈছে। সংসদৰ উভয় সদনে কালি বৈদেশিক বৰঙণি নিয়ন্ত্ৰণ সংশোধনী বিধেয়ক 2026ৰ অধিক পৰীক্ষা নিৰীক্ষাৰ বাবে যুটীয়া সংসদীয় কমিটীলৈ প্ৰেৰণত অনুমোদন জনাইছে আৰু যক্ষ্মামুক্ত ভাৰত গঢ় দিয়াৰ কাৰ্যসূচীৰ অংশ হিচাপে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই ঝাৰখণ্ড আৰু ওড়িশাৰ সাংসদসকলৰ সৈতে মত বিনিময় কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।